Red FM Love Story. Love Story. RJ Pahir Huite. Super Hits 93.5 Red FM ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই বাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপুনি ভালে আছে। আহক প্ৰেমৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ এটি নতুন ষ্টৰীৰ সৈতে। চ' হেডফোনডাল লগাই লওক, যদি ড্ৰাইভ কৰি আছে ভলিউম বঢ়াই লওক, এণ্ড গেট ৰেডি টু ফল ইন লাভ ওৱান্স এগেইন। আজি যিখন চিঠি মই হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে পংকজ শইকীয়াই গোলাঘাটৰ পৰা, আৰু তেওঁ নিজৰ ষ্টৰীটোৰ নাম দিছে নিস্বাৰ্থ মৰমৰ একলম। চ' আহক আজি শুনো পংকজ শইকীয়াৰ লাভ ষ্টৰী। নমস্কাৰ পাহিবা, কি খবৰ? আশা কৰোঁ আপোনাৰ ভাল। আপোনাৰ এই অনুষ্ঠানটোৰ মই নিয়মীয়া শ্ৰোতা। আপোনাৰ এই অনুষ্ঠানটো দীৰ্ঘায়ু কামনা কৰিলোঁ। মই মোৰ ষ্টৰীটোৰ নাম দিব বিচাৰিছোঁ নিস্বাৰ্থ মৰমৰ একলম। মোৰ প্ৰেম আৰম্ভ হৈছিল ফাগুনৰ সেই চঞ্চল বতাহজাকৰ মাজত। আচলতে সেই বতাহজাকে সকলোকে প্ৰেমত পেলাই যায়। মোৰ প্ৰেমিকাৰ ঘৰ মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়। আমি সৰুৰে পৰা একেলগে ডাঙৰ হোৱা বুলি ক'ব পাৰি। একেখন গাঁৱৰে একেই মুকলি বতাহ খাই আমি ডাঙৰ হোৱা। আচলতে সৰুৰ পৰা তাইক মোৰ ঘৰখনে বৰ মৰম কৰিছিল। তাইৰ গাত এনে কিছুমান গুণ আছিল যিবোৰ আন কিছুমান ছোৱালীৰ গাত নাছিল। তাৰ ভিতৰত অন্যতম আছিল ডাঙৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভাৱ ভক্তি। তাইৰ সেই গুণে মোক বৰ আকৰ্ষিত কৰিছিল। চ' আজি শুনি গৈ থাকিম নিস্বাৰ্থ মৰমৰ একলম, পংকজ শইকীয়াৰ লাভ ষ্টৰী। 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ হৈতে।
ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি প্ৰেমৰ যাত্ৰাৰ অনুষ্ঠান ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ নিস্বাৰ্থ মৰমৰ একলম, পংকজৰ লাভ ষ্টৰী। আগলৈ তেওঁ লিখিছে, মই তেতিয়া ক্লাছ টেনত আৰু তাই ক্লাছ নাইনত পঢ়ি আছিল। সৰুৰে পৰাই তাই আৰু মোৰ মাজত এটা ভাল বন্ধুত্ব আছিল। তাইৰ লগত তাইৰ ঘৰৰ পৰিয়ালটো আমাৰ ঘৰৰ লগত সম্পৰ্কটো খুব ভাল আছিল। তাইৰ ঘৰৰ মাক দেউতাকে মোক তেওঁলোকৰ নিজৰ ল'ৰাৰ দৰে মৰম কৰে। আচলতে কেতিয়ানো সেই বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ'ল গমেই নাপালোঁ। প্ৰেমো কিন্তু আচৰিত দেই, কাৰ লগত কেতিয়া হৈ যায় ধৰিবই নোৱাৰি। লাহে লাহে তাইক মোৰ কিবা এটা ভাল লাগিবলৈ ধৰিলে। দিনৰ দিনটো তাইক লগ পোৱাৰ পিছতো ৰাতি সদায় মেছেজত কথা পাতিবলৈ ল'লোঁ। মোবাইলত ফুচফুচাই কথা পাতিবলৈ ল'লোঁ। দিনত ইমানকৈ লগ পোৱাৰ পিছতো যেন আমাৰ কথা শেষেই নহয়। কেতিয়াবা নিজকে নিজে প্ৰশ্ন কৰোঁ, মই বাৰু এই প্ৰেমত পৰিছোঁ নেকি? বন্ধুত্বৰ মাজত জানো প্ৰেম হ'ব পাৰে? বহুত দিনৰ পৰাই তাইক মোৰ মনৰ কথাবোৰ কম কম বুলি ভাবি আছিলোঁ। এবাৰ ভাবোঁ, মনৰ কথাবোৰ যদি কৈ দিওঁ, তাই যদি না কয়, তেতিয়া মোৰ কি হ'ব? চ' পংকজে নিজৰ মনৰ কথা কয় নে নকয় সেয়া আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম। Stay tuned and 93.5 Red FM বজাতে ৰহো।
Red FM Love Story, Love Story, RJ পাহিৰ হৈতে।
Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story। আজি শুনি আছোঁ পংকজ শইকীয়াৰ ষ্টৰী। আগলৈ তেওঁ লিখিছে, বহু সাহস গোটাই এদিন তাইক মোৰ মনৰ কথাবোৰ ক'লোঁ। তাই কৈছিল, একেখন গাঁৱতে প্ৰেম জানো সম্ভৱ। আমাৰ ঘৰ দুখনে জানো প্ৰেমক আঁকোৱালি ল'ব। সৰুৰে পৰা আমি দুয়ো একেলগে ডাঙৰ হোৱা। আমাৰ বাবে যদি দুখন ঘৰৰ সম্পৰ্ক বেয়া হৈ যায় তেতিয়া কি হ'ব? তাই মোক এনেধৰণৰ কিছুমান কথা ক'বলৈ ল'লে। পিছত ময়ো ভাবিলোঁ, কথাবোৰ কৈ ভুলেই কৰিলোঁ চাগে। সঁচাই আমিতো দুয়ো ভাই ভনীৰ দৰে নিজকে নিজে কিবা কিবি লাগিবলৈ ধৰিলে। প্ৰায় এমাহমান মই তাইৰ ঘৰলৈ যোৱা নাছিলোঁ, না মেছেজ না ফোন কৰিলোঁ। এদিন সিহঁতৰ ঘৰৰ মুখৰ আগেদি যাওঁতেই তাই মোক দেখা পালে আৰু মাত লগালে।
ঐ, ক'ত যাও?
আইনে অলপ ওলাই যাওঁ।
কি হ'ল, আজিকালি নাহা হ'লি, ফোন নাই, মেছেজ নাই, ইমান দিন হ'ল?
মনটো ভাল নহয়। গা বেয়া হ'লে দৰৱ খাই ভাল পাই যাম, মন বেয়া হ'লে কোনো বেজ আছে? কোনো নাই।
তোৰ মনটো বেয়া? কি হৈছে?
নাজানো।
এফালে মই ঠিক কৰি দিম।
মই
তোৰ মনৰ ডক্টৰ, এফালে মই ঠিক কৰি দিম।
তেনেকৈ আমাৰ দিনবোৰ পাৰ হৈ থাকিল।
হাঁহি ধেমালিৰ মাজেৰে এটা বছৰ পাৰ কৰিলোঁ। চ' যিটো বস্তু তেওঁলোকে সন্দেহ কৰি আছিল, যদিও তেওঁলোকে কথাখিনি ভাবিছে, যদিও তেওঁলোকে কথাখিনি এবাৰ হ'লেও কনচিকুৱেঞ্চৰ কথা চিন্তা কৰিছে, বাট ষ্টিল প্ৰেমৰ ক্ষেত্ৰত কাৰো কণ্ট্ৰল নাথাকে। আৰু সেয়াই হ'ল পংকজ আৰু তাৰ ফ্ৰেণ্ডৰ সৈতে। চ' পংকজ আৰু তাই অৱশেষত ৰিলেশ্যনশ্বিপত সোমাই গ'ল। অল্ড' তেওঁলোকে কনচিকুৱেঞ্চখিনি জানে, অল্ড' তেওঁলোকে প্ৰব্লেমছখিনিও জানে যে কি হ'ব পাৰে বা কি হ'ব নোৱাৰে, তাৰপিছতো যেন তেওঁলোকে নিজৰ মনটোক ধৰি ৰাখিব নোৱাৰিলে আৰু দুয়ো এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে। চ' যিবোৰ সমস্যাৰ কথা তেওঁলোকে ভাবিছিলে, সেই সমস্যাবোৰ সঁচাকৈ দেখা দিব নে ঘৰৰ মানুহে একচেপ্ট কৰিব এওঁলোকৰ ৰিলেশ্যনশ্বিপ, জানিবলৈ শুনি থাকক N93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
সুপারহিটস 93.5 রেড এফ এম মজ আপনার সুতে পাহি এন্ড ওয়েলকাম ব্যাক টু উইকেন্ড স্পেশাল শো রেড এফ এম লাভ স্টোরি। শুনে আছো পঙ্কজ শইকীয়ার স্টোরি নিঃস্বার্থ মরমর একলম। আগলতে লিখিছে, আকৌ বহাগ বিহু আহিল, আজি গরু বিহু। আমার ইয়াত বহাগ বিহুর একটা পরম্পরা আছে, সরু সকলে ডাঙর সকলের ভরিত চুই অকনমান আশীর্বাদ লয়। তাইও আহি আমার ঘরত আশীর্বাদ ললেহি। মই সিহঁতৰ ঘৰলৈ গলো। দিনটো শেষ হল, ৰাতি জেং বিহু মৰাৰ কথা। তাইও বিহু মাৰিবলৈ আহিল আৰু ময়ো লগৰ কেইটাৰ লগত বিহু মাৰিবলৈ গ'লোঁ। বিহুৰ সাজযোৰে দি তাইক কিমান ধুনীয়া লাগিছিল সেইটো মই আপোনাক ক'ব নোৱাৰোঁ। চালে যেন তাইক চাই থাকিবৰ মন। সঁচাকৈ ছোৱালীৰ সৌন্দৰ্য কেৱল চাদৰ মেখেলাতহে। বিহু মাৰি পোৱাৰ টকাৰে খানা খোৱাৰ সিদ্ধান্ত ল'লোঁ, তাকো সিহঁতৰ ঘৰত। আৰুনো মোক কি লাগে, তাইক বহু সময় ওচৰত পাম, মনৰ দুআষাৰ কথা পাতিবলৈ সুযোগো পাম। আচলতে তাইৰ মাক দেউতাক বৰ ষ্ট্ৰিক্ট আছিলে, ল'ৰাৰ লগত বেছি কথা পাতিবলৈ নিদিছিল। কিন্তু মোৰ মা দেউতা একদম বেষ্ট ফ্ৰেণ্ডৰ দৰে আছিল, যাৰ কথা কৈ মই এতিয়াও গৌৰৱ কৰোঁ। মোৰ সকলো ভাল কামত মা দেউতাই কেতিয়াও বাধা দিয়া নাই। সিহঁতৰ ঘৰতে সেইদিনা ৰাতি বহু দেৰিলৈকে আছিলোঁ, প্ৰায় 12 বাজিছিল। খানা খাই ইমান দেৰি হ'ব বুলি আমি ভবাই নাছিলোঁ। সেইদিনা বহুত বেছি ভাল লাগিল কাৰণ বহুত সময় আমি লগ পালোঁ। সো আগলে কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। 93.5 রেড এফ এম বজাতে ৰহো।
রেড এফ এম লাভ স্টোরি, লাভ স্টোরি আর জে পাহিৰ হৈতে।
সুপারহিটস 93.5 রেড এফ এম মত মজা আপোনাৰ সৈতে পাহি আৰু মোৰ সৈতে আপুনি শুনি আছে আজি উইকেণ্ড স্পেশাল শ্ব রেড এফ এম লাভ স্টোরিত পংকজৰ স্টোরি। আগলে চিঠিখনত লিখিছে, লাহে লাহে কথাবোৰ মোৰ ঘৰত গম পালে। সিমান একো শাসন কৰা নাছিলে, যিমান বাকীবোৰ মাক দেউতাকে কৰে মোৰ মা দেউতাই কিন্তু ইমান এটা শাসন নকৰিলে। আচলতে মা দেউতাও প্ৰেমৰ মূল্য বুজি পায়, পাহিবা প্ৰেমৰ বিৰোধী নহয়। মাথো এটা কথাই কৈছিল, চাবি নিজৰ যাতে একো বিপদ নহয়। তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিলে। পৃথিৱীৰ সুখী মানুহৰ ভিতৰত অন্যতম আমি আছিলোঁ। প্ৰেমত পৰিলে কিয় নাজানো সকলো ভাল লাগে, অথচ বেয়াও ভাল লাগে। প্ৰথম প্ৰেমৰ অনুভূতিয়ে বেলেগ। দিনবোৰ পাৰ হৈ গৈছিলে দুয়োৰে মেছেজ আৰু ফোন কলৰ বুকুচাত। দুয়ো ফোনত কথা পাতি ৰাতি আকাশত তৰা গুণিছিলোঁ। এদিন তাইৰ পৰীক্ষাৰ ৰিজাল্ট দিলে। তাই যিদৰে ৰিজাল্ট বিচাৰিছিল ঠিক তেনেকৈ নাপালে। ফোন কৰি তাই মোক কান্দি কান্দি ৰিজাল্টৰ কথা ক'লে। ওচৰত মাও আছিল। মায়ে মোক অলপ ধেমালি কৰি ক'লে, তাই যে তোক কান্দি কান্দি কৈছে, তই তাইৰ কি হয় অ'? মোৰ নিজৰে কিবা লাজ লগা যেন লাগিল। তাৰপিছত আৰু তাই ঘৰত নাথাকিল। তাই HS পঢ়িবৰ বাবে হোষ্টেললৈ গুচি গ'ল আৰু ময়ো ইঞ্জিনিয়াৰিং পঢ়িবৰ বাবে গুৱাহাটীলৈ গুচি আহিলোঁ। চ' নিজৰ নিজৰ কেৰিয়াৰৰ বাবে তেওঁলোক দুয়ো আঁতৰিলে। এণ্ড আই অলৱেজ চে যে কেৰিয়াৰটো খুব বেছি ইম্পৰ্টেণ্ট। প্ৰেম হৈ থাকিব, কিন্তু এটলিষ্ট যেতিয়া সুধিব কোনোবাই যে ল'ৰাজনে কি কৰে বা ছোৱালীজনীয়ে কি কৰে, তেতিয়া এটলিষ্ট প্ৰাউডলি যাতে আমি ক'ব পাৰোঁ যে মোৰ মানুহজনে এইটো কৰে বা মোৰ ছোৱালীজনীয়ে এইটো কৰে। সেই কথাটোৰ কাৰণে কেৰিয়াৰটো বহুত বেছি ইম্পৰ্টেণ্ট। চ' প্ৰেমৰ লগতে নিজৰ কেৰিয়াৰটো কেতিয়াও ঢিলাই নিদিব। আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। N93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
সুপারহিটস 93.5 ৰেড এফ এম মই সবনৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো পংকজৰ লাভ ষ্টৰী নিঃস্বাৰ্থ মৰমৰ একলম। আগলৈ তেওঁ লিখিছে, এতিয়া আৰু আগৰ দৰে তাইক লগ নোপোৱা হ'লোঁ। তাইও পঢ়াত ব্যস্ত হ'ল আৰু ময়ো। কেতিয়াবা কেতিয়াবা মোৰ মনলৈ এটা কথা বৰকৈ আহিবলৈ ল'লে, যে আমি বাৰু ভুল কৰি আছোঁ নেকি? একেখন গাঁৱৰ বাবে আমাৰ প্ৰেমক স্বীকৃতি দিব জানো? আমাৰ প্ৰেমৰ শেষ পৰিণতি কি হ'ব, এনে কিছুমান কথাই মোৰ মনটোত বাহ লৈছিল। কলেজৰ এক্সাম শেষ হোৱাত মই গুৱাহাটীৰ পৰা গোলাঘাটলৈ ৰাওনা হ'লোঁ তাইক মোৰ মনৰ কথাবোৰ ক'বৰ বাবে। সিহঁতৰ ঘৰত গৈ মই কথাবোৰ তাইক ক'লোঁ, তাইৰ সৈতে শ্বেয়াৰ কৰিলোঁ। তাই ক'লে তাইৰো একেটা কথাই মনলৈ আহি আছে, তাইকো এইবোৰ কথাই আমনি কৰে। তাই মোক প্ৰায়ে কয়, আমাৰ ঘৰত যদি এই সম্পৰ্ক মানি নলয় তেতিয়া কি কৰিবা, তোমাৰ মা দেউতাই মোক জানো মানি ল'ব, তোমাৰ মা দেউতাই নিশ্চয় আমাৰ সম্পৰ্কটো মানি ল'ব, কিন্তু আমাৰ ঘৰত হয়তো মানি নল'বও পাৰে। মোক মা দেউতাই হোষ্টেলত থাকিব দিছে যাতে মই কাৰো লগত কথা পাতিব নোৱাৰোঁ আৰু প্ৰেমত পৰিব নোৱাৰোঁ, যাতে মই অনাহক কামত ঘূৰি ফুৰিব নোৱাৰোঁ। তাই এনেবোৰ কথা কোৱাৰ পিছত মোৰ ক'বলৈ আৰু একো শব্দ নাথাকিলে। আচলতে আমি দুয়ো দুয়োকে মন প্ৰাণ ভৰি ভাল পাওঁ, ইজনে সিজনৰ মনটোও বুজি পাওঁ। ছ' আল্টিমেটলি দুয়োটাই নিজৰ কথাবোৰ শ্বেয়াৰ কৰিলে, যিটো প্ৰব্লেম তেওঁলোকে পিছলৈ থৈ দিছিল সেই প্ৰব্লেমটো আজি সন্মুখত আহি থিয় দিছেহি। আৰু সেই কথাটো এনেকুৱা নহয় যে তেওঁলোকে ভবা নাছিলে, প্ৰথমতেই ভাবিছিলে, বাট সেইটো সময়ত ইগনোৰ কৰিলে। এতিয়া ৰিলেশ্যনশ্বিপ আৰম্ভ হোৱাৰ পিছত, ষ্ট্ৰংলি গৈ থকাৰ পিছত, সেই প্ৰব্লেমবোৰে আকৌ তেওঁলোকক হণ্ট কৰিবলৈ ধৰিছে। ছ' সেইকাৰণে মই কওঁ, যদি আপুনি আগৰ পৰাই জানে যে কিবা হয়তো প্ৰব্লেম হ'ব পাৰে, সেই প্ৰব্লেমৰ চলিউশ্যনটো উলিয়াই লওক। লেটছ চি কি হ'ব, প্ৰব্লেমটো পিছত দেখা যাব। এইটো কৰিলে পিছলৈ বহুত দিগদাৰী হয় আৰু বহুত মানুহে আঘাত পায়। ছ' যেতিয়া দুয়োটাৰ মাজত প্ৰব্লেমটো থাকে তেতিয়াই প্ৰব্লেমৰ চলিউশ্যনটো উলিয়াই ল'ব লাগে, আৰু যদি সেই প্ৰব্লেমৰ চলিউশ্যন নাই তেতিয়াহ'লে আৰু সেই প্ৰব্লেমটোক এনকাৰেজো কৰিব নালাগে। বাট আই এম শ্যৰ প্ৰত্যেকটো প্ৰব্লেমৰে এটা চলিউশ্যন থাকে, এটা ডিছকাশ্যন থাকে, এটা কমিউনিকেশ্যন থাকে, বাট সেইটো নকৰাকৈ নিজে নিজে এটা ডিচিশ্যন লৈ লোৱাটো কাৰেক্ট নহয়। ছ' এতিয়া পংকজহঁতে কি ডিচিশ্যন লয় সেইটো আমি গম পাম। আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে, এণ্ড 93.5 ৰেড এফ এম, বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰজে পাহিৰ সৈতে, সুপার হিটস 93.5 রেড এফ এম মজ আপনার সঙ্গে পাহি, এন্ড ওয়েলকাম ব্যাক টু উইকেন্ড স্পেশাল শো রেড এফ এম লাভ স্টোরি। শুনে আছো পঙ্কজ শইকীয়ার স্টোরি, নিঃস্বার্থ মরমর একলম। আগলে তো লিখিছে, সিহঁতৰ ঘৰৰ পৰা আহি মই মাক কথাবোৰ খুলি ক'লো। মায়ে তেতিয়া মোক বুজাই ক'লে, তহঁতৰ এই প্ৰেম আমাৰ ঘৰত স্বীকৃতি পালেই নহ'ব, তাইৰ ঘৰতো লাগিব। তাই ঘৰত যে স্বীকৃতি নিদিয়ে সেইটো কথা মই ভালদৰে জানো, গতিকে এইবোৰ আশা আৰু বাদ দে, নিজৰ পঢ়াৰ লগত ব্যস্ত হ, নিজৰ কামত মন দে, নিজৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰ, সময়ত বহুত ছোৱালী পাবি, এতিয়া পঢ়ি আছ আৰু বহুত সময় আছে। তাৰপিছত আৰু মোৰ মনটো একেবাৰেই মৰি গ'ল, মই মোৰ প্ৰেমত ব্যৰ্থ হ'লোঁ। লাহে লাহে তাইৰ লগত মই কমকৈ কথা পতাৰ সিদ্ধান্ত ল'লোঁ। কেইদিনমানৰ পিছতেই তাই মোক এদিন সুধিলে,
অ' তই বাৰু মোক কিবা বেয়া পালি নেকি, ভালকৈ কথা পতা নাই, যিটো ল'ৰা ইমান কথা পাত, কথা পতা কমাই দিছ, কিনো চিন্তা কৰিছ?
বেয়া পাবলগীয়া একো নাই, কিছুমান বস্তু অলপ ভয়ে খুৱাই আছে।
কি হ'ল?
নক'বি আৰু, তোকে মোকে সৰুৰ পৰা চবেই পাইছে, ঘৰৰ মানুহখিনিতো আছে, গাঁৱৰ মানুহখিনিয়ে চবেই আমাক ভাল বন্ধু বুলি ভাবে, আমিও যে পটককৈ কিনো চিন্তা কৰি দিলোঁ, মোক এইবোৰ চিন্তা কৰি মূৰটোৱে বেয়া হৈছে। এতিয়া কিবা লাজ লগা নিচিনা লাগিছে, নিজকে কিবা একদম কিবা এটা পাপ কৰিছোঁ, পপীয়া টাইপটো লগা হৈছে।
কিয়, কি হ'লনো?
ন কি হ'ব, আমাৰ ঘৰখনে যেন মানিলে তোৰ মোৰ ৰিলেশ্যনশ্বিপটো, তহঁতৰ ঘৰ জানো মানিব, প্লাছ গাঁৱৰ মানুহে কি ক'ব, চাই এইকেইটা সৰুৰ পৰাই চাগে প্ৰেম কিবা এই কিবা কিবি, আমাৰ ভাল ভাল যিখিনি আমাৰ মুমেণ্ট আছিলে সেইখিনিও তাহাঁতি বেয়াকেই ল'ব। এইবোৰ চিন্তা কৰি কিবা এটা ভাল লগা নাই, নিজৰ কিবা অসভ্য অসভ্য নিচিনা লগা হৈছে। তই ভাবিছ নেকি কিবা
নাজানো, মই কি ক'ম এতিয়া?
তাৰ পাছত আৰু তাইৰ লগত কথা পতা কমাই দিলোঁ। বহুত দিনৰ মূৰে মূৰেহে কেতিয়াবা তাইৰ খবৰ লওঁ আৰু তাইও মোৰ খবৰ লয়। ছ' ফাইনেলি তেওঁলোকে ডিচিশ্যন ল'লে টু ছেপাৰেট ফ্ৰম ইচ আদাৰ। প্ৰব্লেমটো প্ৰথমতেই আছিলে, দুয়োটাই ৰিলেশ্যনশ্বিপত সোমোৱাৰ আগতেই গম পাইছিলে যে প্ৰব্লেমটো কি হ'ব। তেওঁলোকেই সেইখন ছ'চাইটিত থাকে, তেওঁলোকে এনেকুৱা এখন সমাজত থাকে য'ত কি কি ধৰণৰ প্ৰব্লেম হ'ব পাৰে সেইটো আগৰ পৰাই জানে। তাৰপিছতো তেওঁলোকে ৰিলেশ্যনশ্বিপত সোমালে, ৰিলেশ্যনশ্বিপত থাকি এক দুই বছৰ পিছত আকৌ সিদ্ধান্ত ল'লে যে আমি এই ৰিলেশ্যনশ্বিপটো শেষ কৰি দিয়াটো উচিত। এতিয়া কষ্ট কোনে পালে? দুয়োটাই পালে। ছ' সেইকাৰণে মই আগৰ পৰাই কওঁ, যদি কিবা ধৰণৰ প্ৰব্লেম দেখা দিব বুলি আপোনালোকে ভাবে বা হয়তো প্ৰব্লেম হ'ব পাৰে, আপোনালোকে চব বস্তুৰ চলিউশ্যনটো উলিয়াই ল'ব। অঁ, প্ৰেমত একচুৱেলি কাৰো হাতত কণ্ট্ৰল নাথাকে, কিন্তু ইটছ অল এবাউট মাইণ্ড এণ্ড ইটছ অল এবাউট ফিলিংছ। পিছত গৈ বহুত বেছি হাৰ্ট হৈ পেলাই কষ্ট বা দুখ পোৱাতকৈ একদম ষ্টাৰ্টিঙত ইনিচিয়েলিতে দুখ পোৱাটো অলপমান বেটাৰ বুলি মই ভাবোঁ। কাৰণ বহুত বছৰ হৈ গ'লে এজন মানুহক আপুনি এৰিব সহজে নোৱাৰে। গতিকে এটা সম্পৰ্কত সোমোৱাৰ আগতে বহুবাৰ চিন্তা কৰক, তেতিয়া হয়তো কষ্টটো অলপ কম পাব। গতিকে প্লিজ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ চিন্তা কৰি চাব যে কাক কাক আপুনি কেতিয়া হাৰ্ট কৰিব ইফ ইউ টেক এ ৰং ডিচিশ্যন। 93.5 ৰেড এফ এম বজাত ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ হৈতে।
ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সুধে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ পংকজৰ লাভ ষ্টৰী। শেষত তেওঁ লিখিছে, মই এতিয়া ইঞ্জিনিয়াৰিং পঢ়া শেষ কৰি ঘৰতে আছোঁ আৰু তাইও এইচ এছ পাছ কৰি ঘৰতে আছে, হয়তো ডিগ্ৰীত এডমিশ্যন ল'ব। তাইৰ কলেজৰ ল'ৰাৰ লগত ফটো উঠিলে মোৰ খুব খং উঠে, নাজানো কিয়, হয়তো তাইক প্ৰাণ ভৰি ভাল পাওঁ বাবে। কেতিয়াবা মোৰ লগৰবোৰে কয় তাইৰ হেনো জীৱনলৈ কোনোবা বেলেগ ল'ৰা আহিছে। এই কথাবোৰ শুনিলে শৰীৰটোৱে সহ্য কৰিব পাৰিলেও মনটোৱে সহ্য কৰিব নোৱাৰে। মন যায় তাক তাইৰ পৰা আঁতৰি থাকিব ক'বলৈ, কিন্তু কি অধিকাৰত ক'ম। কেতিয়াবা হোৱাটছএপ ষ্টেটাছত কোনোবা ল'ৰাৰ লগত ফটো দেখিলে জুম কৰি চাওঁ, ই কোননো, ইয়াক আমাৰ মাজৰ সম্পৰ্কটো কথা কৈ দিওঁ নেকি। এইবোৰ চিন্তাই আৱৰি ধৰে কিন্তু নোৱাৰোঁ। পিছত আকৌ নিজৰ মনটোক বুজাওঁ। কিছুদিনৰ মূৰে মূৰে তাই ঘৰলৈ যাওঁ আৰু তাইও আমাৰ ঘৰলৈ আহে, কিন্তু আগৰ দৰে নহয়। এনেকৈয়ে আমাৰ দিনবোৰ পাৰ হৈ গৈ আছে। আমাৰ প্ৰেম বিচ্ছেদ হোৱা প্ৰায় 3 বছৰ হ'ল। এতিয়া আৰু আগৰ সেই ফিলিংছবোৰ নাই। লগ পালে হাই হেল্ল', তাৰ বাহিৰে আৰু বেলেগ একো কথা নহয়। আগতকৈ তাই আৰু বেছি ধুনীয়া হৈ পৰিছে। বহুত দিনৰ পিছত আকৌ সেই আগৰ অনুভৱবোৰ, তাই কৰা অভিমানবোৰ আজি বৰকৈ মনত পৰিছে। সেইবাবে আপোনাৰ এই লাভ ষ্টৰী অনুষ্ঠানটিলৈ আমাৰ ষ্টৰীটো আগবঢ়াই দিলোঁ। এতিয়া প্ৰায় 1 বাজিছে। মোৰ ভালপোৱাৰ স্মৃতি হিচাপে থাকি যাবৰ বাবে এই কাহিনীটো লিখি আছোঁ। নাজানো আৰু মই তাইৰ পৰা আঁতৰি আহি ভাল কৰিলোঁ নে বেয়া কৰিলোঁ। শেষত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ ষ্টৰীটো শ্বেয়াৰ কৰাৰ বাবে। নাজানো ভৱিষ্যতে কপালত কাৰ নাম লিখা আছে। দুয়ো বেলেগক আঁকোৱালি লৈ বেলেগ বেলেগ সংসাৰ কৰিব লাগিব। দুয়ো কৰা অভিমানবোৰ দুয়োৰে হৃদয়ত সাঁচ খাই থাকিব, য'ত আন কোনোবাই সেই স্থান লাভ কৰিব নোৱাৰে। মই মোৰ প্ৰেমিকাৰ নামটো উল্লেখ কৰিব নোৱাৰা বাবে এইখিনিতে মই ক্ষমা বিচাৰিছোঁ। শেষত বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ এনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে, আৰু ধন্যবাদ থাকিল ৰেড এফ এমৰ সকলো কৰ্মকৰ্তালৈ। ইতি পংকজ শইকীয়া। ৱেল, থেংক ইউ ছ' মাছ পংকজ, তুমি তোমাৰ ষ্টৰী শ্বেয়াৰ কৰিলা। এতিয়া তুমি ভাল কৰিছা নে বেয়া কৰিছা সেইটো মই নাজানো, কিন্তু দ্য ডিচিশ্যন ইজ য়ৰ্চ, ছ' ইয়াত তোমাৰ কোনো ৰিগ্ৰেট যাতে নাথাকে সেইটোৱে কথা। কেতিয়াবা এনেকুৱা হয় যে কিছুমান ডিচিশ্যন লোৱাৰ পিছত আমি পিছলৈ বহুত ৰিগ্ৰেট কৰোঁ, সেইটো চিটুৱেশ্যন যাতে নাহে সেইকাৰণে মানুহে বহুতবাৰ চিন্তা কৰি কৰিব লাগে। এতিয়া তোমাৰ হাতত দুটা অপশ্যন আছে, যে তুমি তাইৰ লগত সম্পৰ্কত থাকিলে কি হ'ল হয়, কাক কাক হাৰ্ট কৰিলা হয়, কিমান মানুহে দুখ পালে হয়, আৰু আজি সম্পৰ্কত নথকা কাৰণে দুখটো কোনে পাইছে, কি ভাল হৈছে সেইটো তুমিহে জানিবা। আমি ইয়াত বহি হয়তো বুজি নাপাম। ছ' আই হোপ ইউ আৰ ডুইং গুড এণ্ড ইউ উইল ডু গুড ইন ইয়াৰ লাইফ। আৰু তোমাৰ জীৱনলৈ হয়তো আৰু কোনোবা আহিব। অলৱেজ নো যে দেৰ ইজ সামৱান সামৱেৰ আউট দেৰ ৱেইটিং ফৰ ইউ। ছ' প্লিজ ষ্টে পজিটিভ এণ্ড কিপ স্মাইলিং এণ্ড আই উইচ ইউ অল দ্য বেষ্ট। বেলে আছিলে আজিৰ ষ্টৰী পংকজ শইকীয়াৰ নিঃস্বাৰ্থ মৰমৰ একলম। এতিয়া মই পাহিয়ে বিদায় লৈছোঁ, আকৌ এটা নতুন ষ্টৰীৰ সৈতে লগ পাম। আণ্টিল দেন, টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ। 93.5 ৰেড এফ এম বজাতে ৰহো।
At Giant Eagle, you may have spotted the Stacker. With uncanny MyPerks ability, she stacks up the perks to choose either dollars off or up to 20% off her entire grocery bill. The Stacker, stacking up huge savings with MyPerks. Find your MyPersonality and transform your shopping into free gas and groceries. Full details at GiantEagle.com/MyPerks. Perks cannot be earned or redeemed on select items. Restrictions apply.